বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা আৰু মোৰ লগত আছে যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নিৰ্ণায়ক শক্তি বুলি অভিহিত কৰিছে। চৰকাৰে ঋণৰ 99% মূলধনী ব্যয় আৰু মূলধনী সম্পত্তিৰ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মহিলাৰ কল্যাণৰ বাবে অভিলেখ পৰিমাণৰ 4,00,000 কোটিৰো অধিক ধন আবণ্টন কৰা হৈছে। দেশত বৰ্তমানলৈকে 90% প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্বয়ংচালিত পথেৰে আহিছে আৰু পংকজ আদৱানীয়ে মধ্যপ্ৰদেশত অনুষ্ঠিত ভাৰতীয় স্নুকাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নিৰ্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ৰ সৈতে পেৰিছত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনত সহ অধ্যক্ষতা কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তা পূৰ্বৰ প্ৰযুক্তিসমূহৰ লেখীয়া নহয় আৰু ইয়াৰ ক্ষেত্ৰত শাসনৰ বাবে গোলকীয় দায়িত্ব আৰু সৰ্বাত্মক দৃষ্টিভংগীৰ প্ৰয়োজন। শ্ৰীমোদীয়ে স্বাস্থ্যসেৱা, শিক্ষা আৰু কৃষি ক্ষেত্ৰত বিপ্লৱৰ সূচনাৰে স্থায়ী বিকাশৰ লক্ষ্যৰ যাত্ৰা অধিক দ্ৰুত আৰু প্ৰভাৱশালী কৰি কোটি কোটি লোকৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰে। তেওঁ লগতে প্ৰযুক্তিসমূহৰ গণতন্ত্ৰকৰণ, জনসাধাৰণ কেন্দ্ৰিক এপ্লিকেচনৰ বিকাশ আৰু সকলোৰে বাবে বিশেষকৈ গ্লোবেল ছাউথ হিচাপে পৰিচিত ঔদ্যোগিক দিশৰ পৰা কম উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উপকাৰ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী ভূমিকাৰ ওপৰত আলোকপাত কৰাৰ লগতে দেশৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে। সৰ্বাত্মকতাৰ বিষয়ত আলোকপাত কৰি শ্ৰীমোদীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা বিকশাই তোলাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতৰ বিশ্বৰ সবাতোকৈ বৃহৎ কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিভা গোট আছে আৰু দেশে ভিন ভিন ভাষিক আৰু সাংস্কৃতিক আৱশ্যকতা অনুযায়ী বিশাল ভাষাৰ আৰ্হি বিকশাই তোলাৰ বাবে কাম কৰি আছে। শ্ৰীমোদীয়ে ভাষণৰ সামৰণিত কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ চাবিকাঠি যন্ত্ৰ নহয় মানুহহে বুলি মন্তব্য কৰে। তেওঁ বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলক দায়িত্বশীলতাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ প্ৰক্ৰিয়াক আগবঢ়াই নিবলৈ আহান জনায়। চৰকাৰে ঋণৰ 99% মূলধনী ব্যয় আৰু মূলধনী সম্পত্তিৰ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। লোকসভাত আজি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে কাৰ্যকৰী মূলধনী ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ 4.3% আৰু বিত্তীয় ঘাটি 4.4%। ইয়াৰ পৰা চৰকাৰে যে ঋণৰ সকলো উৎস কাৰ্যকৰী মূলধনী ব্যয় আৰু মূলধনী সম্পত্তি সৃষ্টিৰ বাবে ব্যৱহাৰ কৰি আহিছে সেয়া প্ৰমাণিত হৈছে বুলি শ্ৰীমতী সীতাৰমণে প্ৰকাশ কৰে। তেওঁ কয় যে 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৰাষ্ট্ৰীয় উন্নয়ন আৱশ্যকতাৰ সৈতে বিত্তীয় অগ্ৰাধিকাৰৰ ভাৰসাম্য ৰক্ষা কৰা হৈছে। বিশ্বৰ স্থূল অৰ্থনৈতিক বাতাবৰণলৈ অনিশ্চয়তা আৰু পৰিৱৰ্তনৰ ঢৌ অহাৰ সময়তে এইবাৰৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতে আগলৈও দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব। ৰাজ্যসভাত আজি 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ ভাগৱত কৰাডে কয় যে চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় ব্যৱস্থাৰ বাবে বিত্তীয় ঘাটি 0.4% হ্ৰাস পাইছে। প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাই আঁচনিসমূহৰ লাভ প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে আন লোকে লাভ কৰাৰ সুৰুঙা ৰোধ আৰু ৰাজকোষৰ ধন ৰাহি কৰাত সহায় কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আলোচনাত অংশ লৈ NCPৰ প্ৰফুল্ল পেটেলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনাগত সময়ত দেশ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হ'ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে দেশত আন্তঃগাঁথনি আৰু অন্য খণ্ডসমূহত চকুত লগা ধৰণৰ প্ৰগতি হৈছে। বাজেট সন্দৰ্ভত কংগ্ৰেছৰ চন্দ্ৰকান্ত হান্দোৰেই কয় যে দেশৰ 70% লোকৰ বাবে পৰিকল্পনা কৰা কল্যাণমূলক আঁচনিসমূহ বাস্তৱিক পৰ্যায়ত পূৰ্ণৰূপে ৰূপায়ণ হোৱা নাই। তেওঁ লগতে কয় যে চৰকাৰে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আবণ্টিত পুঁজি ব্যৱহাৰ নকৰা বা আন কামত ব্যৱহাৰ কৰাৰ বাবে জগৰীয়াসকলক শাস্তি প্ৰদানৰ বাবে এখন আইন প্ৰণয়ন কৰা উচিত। দেশৰ প্ৰতিখন জিলাত ডঃ আম্বেদকাৰ ভৱন নিৰ্মাণ কৰিবলৈ তেওঁ চৰকাৰৰ প্ৰতি আহ্বান জনায়। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মহিলাৰ কল্যাণৰ বাবে অভিলেখ পৰিমাণৰ 4,00,000 কোটিৰো অধিক ধন আবণ্টন কৰা হৈছে আৰু এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত 37% অধিক বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে উল্লেখ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মহিলা উদ্যমীসকল দেশৰ অৰ্থনৈতিক প্ৰগতিৰ আঁৰৰ চালিকা শক্তিস্বৰূপ। লিংগ সমতা আৰু মহিলাৰ বিকাশৰ প্ৰসাৰৰ প্ৰসাৰৰ উদ্দেশ্যে বিশ্লেষণৰ ওপৰত ভিত্তি কৰি লিংগ বাজেট শিতানত ধাৰ্য কৰা ধন মুঠ বাজেটৰ 8.86% হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ 18 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ সপ্তম পোষণ পষেকৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰে। এই সময়ছোৱাত নৱজাতকৰ প্ৰথম 1000 দিন আৰু শিশুসকলৰ মেদবহুলতাৰ সমস্যা ৰোধ কৰাৰ বাবে সুস্থ জীৱনশৈলীৰ লেখীয়া বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হ'ব। গাঁৱৰ জৰীপ আৰু অত্যাধুনিক প্ৰযুক্তিৰে মানচিত্ৰ প্ৰস্তুতকৰণ স্বামিত্ব আঁচনিৰ অধীনত বৰ্তমানলৈকে 2 কোটি 35 লাখৰো অধিক সম্পত্তি কাৰ্ড বিতৰণ কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলে এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই যোৱা 18 জানুৱাৰীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ 52,000খন গাঁৱত 65 লাখ কাৰ্ডৰ ই বিতৰণ প্ৰক্ৰিয়াৰ তদাৰক কৰে। প্ৰায় 3,18,000 গাঁৱৰ ড্ৰোন জৰীপ সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
দেশত বৰ্তমানলৈকে 90% প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্বয়ংচালিত পথেৰে আহিছে। বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্ৰী যতীন প্ৰসাদে আজি লোকসভাত এটা লিখিত উত্তৰযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে স্বচ্ছ, অনুমেয় আৰু সৰল সৰ্বাত্মক নীতি পৰিকাঠামোৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিৰক্ষা, বীমা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, দূৰসংযোগ আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিৰ সংস্কাৰ সাধন কৰা হৈছে বুলি শ্ৰীপ্ৰসাদে কয় যে প্ৰতিৰক্ষা খণ্ডত স্বয়ংক্ৰিয় পথেৰে 76% পৰ্যন্ত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰা হৈছে। পূৰ্বতে এই হাৰ 49% আছিল। তেওঁ কয় যে এইবাৰৰ কেন্দ্ৰীয় বাজেটত বীমা খণ্ডৰ বাবে থকা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা 75%ৰ পৰা 100% বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। ভাৰত ইউনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্ৰণী স্থানত আছে। নতুন দিল্লীত আজি বিয়লি দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় ইউনানী দিৱস সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে ইউনানী চিকিৎসা এতিয়া গ্ৰীচ আৰু মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহতকৈও ভাৰততহে অধিক ব্যৱহাৰ হয়। তেওঁ কয় যে দেশে স্বাস্থ্যৰ প্ৰতি সৰ্বাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু যোগ্য সন্মান প্ৰদান কৰি ভিন ভিন চিকিৎসা পদ্ধতিসমূহ সবল কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2017 অনুযায়ী ইউনানীসহ আয়ুষ চিকিৎসা পদ্ধতিসমূহক মূল সুঁতিলৈ অনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলিও শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। সামগ্ৰী আৰু সেৱাকৰ পৰিষদ জি এছ টিৰ শ্ৰেণী বিভাজন আৰু কৰ আৰোপণৰ সিদ্ধান্ত ৰূপায়ণৰ সাংবিধানিক কৰ্তৃপক্ষ বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে জি এছ টিৰ শ্ৰেণী বিভাজনৰ সিদ্ধান্ত একপক্ষীয় নহয়, বৰং পৰিষদৰহে সিদ্ধান্ত। তেওঁ কয় যে সংশ্লিষ্ট ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে পৰিষদৰ ওচৰত নিজৰ বিষয়সমূহ উত্থাপন কৰিব পাৰে। জি এছ টিৰ হাৰ যথেষ্ট হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। পংকজ আদৱানীয়ে মধ্যপ্ৰদেশত অনুষ্ঠিত ভাৰতীয় স্নুকাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। এয়া আছিল তাৰকা স্নুকাৰ খেলুৱৈগৰাকীৰ সামগ্ৰিকভাৱে 36 সংখ্যক ৰাষ্ট্ৰীয় খিতাপ আৰু 10মটো পুৰুষৰ স্নুকাৰ খিতাপ। মধ্যপ্ৰদেশৰ য়শৱন্ত ক্লাবত আয়োজিত প্ৰতিযোগিতাখনৰ ফাইনেল খেলখনত পংকজে ব্ৰিজেশ দামানীক 5-1 ফলাফলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। এই বিজয়ৰ লগে লগে অভিজ্ঞ খেলুৱৈগৰাকীয়ে সমাগত এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত অংশগ্ৰহণ সুনিশ্চিত কৰিলে। অহা 15 ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া এছিয়ান স্নুকাৰ প্ৰতিযোগিতাত আদৱানীৰ লগতে ব্ৰিজেশ দামানীয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। চীনৰ ছিংডাওত আজিৰে পৰা এছিয়া মিক্সড টীম বেডমিণ্টন চেম্পিয়নশ্বিপ 2025 আৰম্ভ হৈছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 12খন দেশক 4টা গ্ৰুপত ভাগ কৰা হৈছে। ভাৰত, দক্ষিণ কোৰিয়া আৰু মাকাও চাইনাৰ সৈতে গ্ৰুপ ডিত অন্তৰ্ভুক্ত হৈছে। কাইলৈ ভাৰত মাকাওৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃত্ৰিম বুদ্ধিমত্তাক বৰ্তমান শতিকাৰ মানৱ জাতিৰ বাবে কোড লিখাৰ নিৰ্ণায়ক শক্তি বুলি অভিহিত কৰিছে। চৰকাৰে ঋণৰ 99% মূলধনী ব্যয় আৰু মূলধনী সম্পত্তিৰ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। 2025-26 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মহিলাৰ কল্যাণৰ বাবে অভিলেখ পৰিমাণৰ 4 লাখ কোটিৰো অধিক ধন আবণ্টন কৰা হৈছে। আৰু পংকজ আদৱানীয়ে মধ্যপ্ৰদেশত অনুষ্ঠিত ভাৰতীয় স্নুকাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।